এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত ভালেমান পৰিস্থিতিক দুৰ্যোগ হিচাপে স্বীকৃতি দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। শ্ৰীমহন্তই কয় যে ভূমিকম্প, বান, গৰাখহনীয়া, ভূমিস্খলন, খৰাং, ঘূৰ্ণীবতাহ আৰু ধুমুহা, গ্ৰীষ্মপ্ৰবাহ, বিজুলী ঢেৰেকনি আৰু বজ্ৰপাত, বনজুই, জৈৱিক আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা, ৰাসায়নিক, পাৰমাণৱিক আৰু ৰেডিঅলজিকেল জৰুৰীকালীন অৱস্থাক এই দুৰ্যোগৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। বানকে ধৰি অন্যান্য প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত 6,87,562 হিতাধিকাৰীলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 356,56,00,000 টকা মোকলাই দিয়া হৈছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান 339 চৰকাৰী ৰেচম পাম আছে। বিধানসভাত আজি হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান চৰকাৰী খণ্ডৰ সাধাৰণ এলেকাৰ ভিতৰত 203 আৰু BTC, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ এলেকাত 136 ৰেচম পাম। ইয়াৰে 121 হৈছে এৰী পাম, 86 মুগা পাম, 127 পাট পলু পাম আৰু 5 টছৰ পাম আছে। ৰাজ্যৰ 536.15 হেক্টৰ অব্যৱহৃত মাটিত পলুৰ খাদ্য বৃক্ষ ৰোপণৰ বাবে বিভিন্ন বিভাগৰ সৈতে ৰেচম বিভাগে আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুগা সূতাৰ চাহিদা অনুযায়ী উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমান লখিমপুৰ আৰু কামৰূপ জিলাত ৰেচম সমগ্ৰ প্ৰকল্পৰ অধীনত আঁচনি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 2024 বৰ্ষৰ বাবে সাহিত্য একাডেমী অনুবাদ বঁটা আজি ঘোষণা কৰা হৈছে। অসমীয়া, বড়ো ভাষাৰ গ্ৰন্থকে ধৰি মুঠ 21 অনুদিত গ্ৰন্থলৈ এই বঁটা আগবঢ়োৱা হৈছে। সংস্কৃত আৰু নেপালী ভাষাৰ বঁটা পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব বুলি সমিতিয়ে জানিবলৈ দিছে। প্ৰাচীন কামৰূপৰ ইতিহাস শীৰ্ষক অনুদিত গ্ৰন্থৰ বাবে লেখক অনুবাদক অঞ্জন শৰ্মালৈ অসমীয়া ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। হোমেন বৰগোহাঁইৰ সাউদৰ পুতেকে নাও মেলি যায় শীৰ্ষক গ্ৰন্থখন অনুবাদ কৰি বাসুদেৱ দাসে বাংলা ভাষাত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন নামৰ উপন্যাসখনৰ অনুবাদৰ বাবে উত্তৰা বিস্মুথিয়াৰীলৈ বড়ো ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীৰ অনুবাদ বঁটাত আছে নগদ 50,000 টকা আৰু এখনকৈ তাম্ৰফলক। হাজোৰ মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ সৰোবৰত বিলুপ্তিপ্ৰায় দুষ্প্ৰাপ্য কাছৰ কৃত্ৰিমভাৱে বংশবৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰণৱ মালাকাৰ নামৰ এজন লোকৰ প্ৰচেষ্টাই কিদৰে সফলতা লাভ কৰিছে সেই বিষয়ে আমাৰ কামৰূপ জিলাৰ নতুনকৈ নিযুক্তি লাভ কৰা সংবাদদাতা কৌশিক দাসে আমালৈ এই প্ৰতিবেদন পঠাইছে। আমাৰ সহযোগী তন্বিতা ভৰদ্বাজে আগবঢ়াইছে এই প্ৰতিবেদন।
বিগত 17 প্ৰণৱ মালাকাৰে বিষ্ণু পুষ্কৰ সৰোবৰৰ কাছৰ কণীৰ পৰা কৃত্ৰিম পদ্ধতিৰে প্ৰজননৰ ব্যৱস্থা কৰি শ শ কাছৰ পোৱালি পুনৰ সৰোবৰৰ লগতে ৰাজ্যৰ আন আন ঠাইত এৰি দিয়াৰ ব্যৱস্থা কৰি আহিছে। বহু বছৰ পূৰ্বে ঐতিহ্যমণ্ডিত মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ সৰোবৰত শৈলবান দিয়াৰ পাছত পুখুৰীত থকা শ শ কাছৰ প্ৰজননৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। শিলৰ মাজে মাজে থকা কণীসমূহ সংগ্ৰহ কৰি প্ৰথমে মালাকাৰে সৰোবৰতে প্ৰজননৰ ব্যৱস্থা কৰে। তেতিয়াৰ পৰাই অঞ্চলটোত টাৰ্টল মেন হিচাপে প্ৰণৱ মালাকাৰ বিখ্যাত হৈ পৰে। পিছলৈ জিলা প্ৰশাসনৰ সহযোগত সৰোবৰৰ পাৰতে ঘৰ সাজি কাছৰ প্ৰজনন কৰি কাছৰ পোৱালিসমূহ সৰোবৰৰ উপৰি বন বিভাগৰ সহযোগত মালাকাৰে কাজিৰঙা, মানাহ আৰু অসম ৰাজ্যিক চিৰিয়াখানাত দিয়াৰ ব্যৱস্থা কৰে, যাৰ ফলত কাছসমূহ বিষ্ণু পুষ্কৰ সৰোবৰৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হোৱা বুলি মালাকাৰে ব্যক্ত কৰে। জিলা প্ৰশাসন আৰু বন বিভাগৰ সহায় পালে আগলৈ কাছৰ প্ৰজনন চলাই নিয়াত সুবিধা হ'ব বুলি তেওঁ উল্লেখ কৰে।
বজালীৰ ঐতিহ্যমণ্ডিত ভৱানীপুৰ সত্ৰই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ সন্মানীয় গোপাল আটা বঁটা আগবঢ়াইছে। আজি এখন সংবাদমেলযোগে এই কথা সদৰি কৰি সত্ৰ পৰিচালনা সমিতিয়ে কয় যে ৰাজ্যৰ সত্ৰ নামঘৰসমূহক মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা গুৰুত্বৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও সমিতিয়ে প্ৰকাশ কৰে। সমাগত দৌল উৎসৱৰ সময়ছোৱাত অহা 14 বা 15 মাৰ্চত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সত্ৰলৈ আহি নিজ হাতে এই বঁটা গ্ৰহণ কৰিব বুলি সত্ৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যোৱা 3 নাৰীয়ে তেওঁলোকৰ অভিমত ব্যক্ত কৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।